Iya, akak bani. বাতৰি পঢ়িছো সংগীতা শৰ্মাই আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3খন বাজেট উত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব। নিৰ্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। বলিভিয়াৰ ঘাইপথত কালি ট্ৰাক আৰু বাছৰ মাজত লগা খুন্দিয়াখুন্দিৰ ফলত কমেও 31জন লোক নিহত আৰু আন 22জন লোক আহত হয়। আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ডুবাইত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3খন বাজেট উত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। বিকাশৰ চালিকা শক্তি হিচাপে MSME খণ্ড, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান, সামগ্ৰী উৎপাদন, বিনিয়োগ, নিয়ন্ত্ৰক আৰু ব্যৱসায়িক সুচলতাৰ সংস্কাৰ সাধন সন্দৰ্ভত এই ৱেবিনাৰকেইখন অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে এই ৱেবিনাৰে চৰকাৰী বিষয়া, ঔদ্যোগিক নেতা আৰু বাণিজ্য বিশেষজ্ঞসকলক একেখন মঞ্চতে ভাৰতৰ ঔদ্যোগিক, বাণিজ্য আৰু শক্তিখণ্ডত কৌশলতাৰে কাম কৰাৰ বাবে সুযোগ দিব। আলোচনাত বাজেটত গ্ৰহণ কৰা পৰিৱৰ্তনকামী সিদ্ধান্তসমূহ নিয়াৰিকৈ সম্পাদন কৰাটো নিশ্চিত কৰাৰ অৰ্থে নীতিসমূহ কাৰ্যকৰীকৰণ, বিনিয়োগৰ সা সুবিধা আৰু প্ৰয়োজনীয় প্ৰযুক্তি গ্ৰহণ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞ, ঔদ্যোগিক প্ৰতিনিধি আৰু বিষয়বস্তু বিশেষজ্ঞসকলেও এই আলোচনাত বাজেটৰ সিদ্ধান্তসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব। ভ্ৰমণৰ সময়ছোৱাত বিদেশ মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিদেশ সচিব ডেভিড লেমিৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাংগীন কৌশলগত সহযোগিতা আছে আৰু প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, অৰ্থনীতি, স্বাস্থ্য, শিক্ষা আৰু উভয় ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছে। আয়াৰলেণ্ডৰ দুদিনীয়া ভ্ৰমণসূচীত ডঃ জয়শংকৰে দেশখনৰ বিদেশ মন্ত্ৰী ছাইমন হেৰিছৰ লগতে অন্যান্য বিষয়াবৰ্গকো সাক্ষাৎ কৰিব। তাত তেওঁ প্ৰৱাসী ভাৰতীয় লোকসকলকো সাক্ষাৎ কৰিব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু উভয় ৰাষ্ট্ৰৰ মাজৰ গণতান্ত্ৰিক প্ৰমূল্য, সাংস্কৃতিক বান্ধোন তথা বৰ্ধিত অৰ্থনৈতিক কাৰ্যসূচীয়ে ইয়াক অধিক সুদৃঢ় কৰি তুলিছে। ভাৰত আৰু নেপালে কালি নতুন দিল্লীত জল পৰিষ্কৰণ, স্বাস্থ্যবিধি আৰু আৱৰ্জনা ব্যৱস্থাপনা খণ্ডত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ মূল উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজৰ সহযোগিতা বৃদ্ধিৰ লগতে স্বচ্ছ জল তথা স্বাস্থ্যবিধি খণ্ডত সহযোগিতা অধিক শক্তিশালী কৰি তোলা। অনুষ্ঠানত ভাষণ দি জলশক্তি মন্ত্ৰী CR পাটিলে কয় যে এই চুক্তি স্বাক্ষৰ হোৱা কাৰ্যই উভয় ৰাষ্ট্ৰৰ জনস্বাস্থ্য, আঞ্চলিক সহযোগিতা আৰু বহন ক্ষমতা বৃদ্ধিৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। এই চুক্তিয়ে ভাৰত আৰু নেপালৰ মাজত সহযোগিতাৰ দিশত এটা নতুন যুগৰ সূচনা কৰিলে। ইয়াৰ জৰিয়তে উভয় ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ আৰু উন্নত ভৱিষ্যতৰ বাবে একেলগে কাম কৰাটো সুনিশ্চিত হ'ব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ সমাজৰ সকলো শ্ৰেণীৰ লোকৰে জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে দোহাৰিছে। নগালেণ্ডৰ মুকক্সাং জিলা ভ্ৰমণ কৰি কালি শ্ৰীমহলে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ বাবে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰে। ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী, বিভিন্ন বিভাগৰ মুৰববী আৰু সমাজৰ গণ্যমান্য ব্যক্তিসকলৰ সৈতে হোৱা এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ভৌগোলিক অৱস্থানৰ বাবে দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান সত্বেও ৰাজ্য চৰকাৰে আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা বুলি মত প্ৰকাশ কৰে। সীমান্ত সুৰক্ষা বাহিনী BSFএ ভাৰত পাকিস্তান সীমান্তৰ অমৃতসৰত কালি এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই নিহত কৰে। BSFৰ সূত্ৰই আকাশবাণীক জনোৱা মতে সেনাবাহিনীয়ে অনুপ্ৰৱেশকাৰীজনে ঘেঁহু খেতিৰ আঁৰ লৈ সীমান্ত পাৰ হৈ আহি BSFৰ কাঁইটীয়া তাঁৰৰ বেৰৰ দিশে সন্দেহজনক গতিবিধিৰে আহি থকা প্ৰত্যক্ষ কৰে। সেনাবাহিনীয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰাত আক্ৰমণাত্মক গতিৰে অনুপ্ৰৱেশকাৰীজনে কাঁইটীয়া তাঁৰৰ বেৰৰ দিশে দৌৰিবলৈ ধৰাত সেনাবাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। শেহতীয়াকৈ অনুপ্ৰৱেশৰ চেষ্টাত হোৱা এইটো দ্বিতীয়টো ঘটনা। যোৱা বুধবাৰে পাঠানকোটৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত BSFএ আন এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই নিহত কৰিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তি ৰাণী ডেকাই।
নির্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত এই সন্মিলন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছত এয়া হৈছে এনেধৰণৰ প্ৰথমখন সন্মিলন। এই দুদিনীয়া সন্মিলনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াবোৰৰ প্ৰত্যেককে বুদ্ধিমত্তা আৰু পাৰস্পৰিক শিকন অভিজ্ঞতা বিনিময়ৰ এখন মঞ্চ দিব। এই সন্মিলনত আই টি আৰ্কিটেকচাৰ, ফলপ্ৰসূ যোগাযোগ ব্যৱস্থা, সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰসাৰ বৃদ্ধিৰ লগতে আধুনিক নিৰ্বাচন ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। বলিভিয়াৰ ঘাইপথত কালি ট্ৰাক আৰু বাছৰ মাজত লগা খুন্দিয়াখুন্দিৰ ফলত কমেও 31 লোক নিহত আৰু আন 22 লোক আহত হয়। দেশখনৰ আৰক্ষী মুখপাত্ৰ লিম্বাৰ্ট চকে জনোৱা মতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে কালি ভাৰতীয় বায়ুসেনাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে সবলীকৰণ সমিতিৰ প্ৰতিবেদন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক দাখিল কৰে। এই সমিতিয়ে মূল ক্ষেত্ৰসমূহ চিনাক্ত কৰি ভাৰতীয় বায়ুসেনাৰ আকাংক্ষিত সামৰ্থ্যৰ লক্ষ্যত উপনীত হ'বলৈ হ্ৰস্ব, মধ্য আৰু দীৰ্ঘম্যাদী কাৰ্যপন্থা ৰূপায়ণৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। এই প্ৰতিবেদনে এৰস্পেচ ক্ষেত্ৰখনত ভাৰতৰ আত্মনিৰ্ভৰতা বৃদ্ধিৰ বাবে গুৰুত্ব প্ৰদান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে সবলীকৰণ সমিতিৰ এই প্ৰচেষ্টাৰ শলাগ লৈ পৰামৰ্শসমূহ নিৰ্ধাৰিত সময়তে ফলপ্ৰসূ কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰত ভ্ৰমণৰত বেলজিয়ামৰ ৰাজকুমাৰী এষ্ট্ৰিডে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। কালি উভয় ৰাষ্ট্ৰই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিশেষকৈ সামুদ্ৰিক খণ্ডত প্ৰতিৰক্ষা সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ত আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কালি নতুন দিল্লীত বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰী থেও ফ্ৰেনকেন আৰু দেশখনৰ ৰাজকুমাৰী এষ্ট্ৰিডৰ সৈতে বৈঠকত মিলিত হৈছিল। বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ উদ্যোগিক সহযোগিতা বৃদ্ধি কৰাৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বেলজিয়ামৰ বিনিয়োগকাৰীসকলক ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত বিনিয়োগৰ বাবে আহান জনায়। শ্ৰীসিঙে কয় যে বেলজিয়ামৰ কোম্পানীসমূহে ব্যাপক পৰিমাণৰ বিনিয়োগেৰে ভাৰতত তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই ক্ষেত্ৰত ভাৰতীয় ব্যৱসায়ীসকলৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ তেওঁ আহান জনায়। দুয়োখন দেশে প্ৰতিৰক্ষা সহযোগিতাৰ এটা পৰিকাঠামো গঢ়ি তোলাৰ বাবে চুক্তি সম্পাদন কৰাত সন্মতি প্ৰকাশ কৰে। বাংলাদেশৰ ঢাকাত গৃহ পৰিক্ৰমা উপদেষ্টা জাহাংগীৰ আলম চৌধুৰীৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলাৰে গঠিত এখন মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শেহতীয়াকৈ ঢাকাত দুগৰাকী ছোৱালীক কৰা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদ জনাই মহিলা মঞ্চই উপদেষ্টা জাহাংগীৰ আলম চৌধুৰীক পদৰ পৰা আঁতৰ কৰোৱাৰ দাবী তুলিছে। উপদেষ্টা চৌধুৰীয়ে ছোৱালী দুজনীৰ ওপৰত হোৱা আক্ৰমণক ন্যায়সংগত বুলি মন্তব্য কৰিছিল। উল্লেখযোগ্য যে যোৱা 1 মাৰ্চত ঢাকাৰ লালমাটীয়া অঞ্চলৰ NHA টাৱাৰৰ সমীপত দুগৰাকী ছোৱালী গণপ্ৰহৰাৰ সন্মুখীন হৈছিল। তেওঁলোকক ধূম্ৰপান কৰাৰ অভিযোগ তুলি এই আক্ৰমণ কৰা বুলি ভুক্তভোগী ছোৱালী এগৰাকীয়ে প্ৰকাশ কৰিছিল। এই আক্ৰমণৰ ঘটনাৰ বাবে দেশখনৰ বহু লোকে সামাজিক মাধ্যমত প্ৰতিবাদ কৰিছিল। ইয়াৰ এসপ্তাহ পূৰ্বে ঢাকা বিশ্ববিদ্যালয়ৰ এদল ছাত্ৰই বিশ্ববিদ্যালয়ৰ চৌহদত এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অনতিপলমে গৃহ পৰিক্ৰমা উপদেষ্টাগৰাকীৰ পদত্যাগৰ দাবী তুলিছিল। উপদেষ্টাগৰাকীয়ে দেশখনৰ আইন শৃংখলাজনিত পৰিস্থিতি চম্ভালাত ব্যৰ্থ হোৱা বুলি ছাত্ৰ সমাজে অভিযোগ উত্থাপন কৰিছিল। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ডুবাইত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 বজাত আৰম্ভ হ'ব। গ্ৰুপ এত থকা ভাৰতে ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত নিউজিলেণ্ডক 44 ৰাণত পৰাস্ত কৰি আটাইকেইখন মেচত জয়লাভ কৰাৰ সুবাদত গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰে। নিউজিলেণ্ডে অহা বুধবাৰে লাহোৰত গ্ৰুপ বিৰ বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ সৈতে দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3খন বাজেটোত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব। নিৰ্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। বলিভিয়াৰ ঘাইপথত কালি ট্ৰাক আৰু বাছৰ মাজত লগা খুন্দিয়াখুন্দিৰ ফলত কমেও 31 লোক নিহত আৰু আন 22 লোক আহত হয়। আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ডুবাইত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।